নমস্কাৰ। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। এই বৈঠকত সাংবিধানিক ৰক্ষা কবচ সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনক লৈ আলোচনা কৰা হ'ব। কাইলৈ দিছপুৰৰ লোকসেৱা ভৱনত এই আলোচনা অনুষ্ঠিত হ'ব। আলোচনাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ আনুষ্ঠানিক আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃত্বই কয় যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে হোৱা আলোচনাত অসম চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত ৰাজ্য চৰকাৰৰ আওতাৰ 40টা বিষয় 2025 চনৰ এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল। কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰৰ আওতাত পৰা 12টা বিষয়ৰ একে সময়তে কাৰ্যকৰী কৰা হ'ব বুলিও পূৰ্বৰ আলোচনাত কোৱা হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা 15টা বিষয় কাৰ্যকৰীকৰণৰ ব্যৱস্থা ল'বলৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিব। বিষয়টো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ আওতাত পৰা বিষয়সমূহ কাৰ্যকৰী কৰাৰ বাবে এখন কৰ্মসূচী প্ৰস্তুত কৰি ছাত্ৰ সন্থাক অৱগত কৰাৰ লগতে এই সন্দৰ্ভত সংগঠনটোৰ মত গ্ৰহণ কৰিব। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছামলৈ বিনিয়োগকাৰীক আদৰাৰ বাবে ৰাজ্য চৰকাৰে পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই শীৰ্ষ সন্মিলনৰ প্ৰস্তুতি সন্দৰ্ভত কালি মূল আয়োজক গোটৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। ডঃ শৰ্মাই লগতে কালি সৰুসজাই ষ্টেডিয়ামত অহা 24 ফেব্ৰুৱাৰীত হ'বলগীয়া ঝুমুইৰ বিনন্দিনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় আৰু এই ক্ষেত্ৰত যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। তেওঁ সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ঝুমুৰ নৃত্যক বিশ্বৰ প্ৰেক্ষাপটলৈ লৈ যোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ এই প্ৰয়াসক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিয়ে অনন্য মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰে।
অহা 24 তাৰিখে অসমৰ চাহ বাগিচা আৰু আদিবাসী জনগোষ্ঠীৰ ঝুমুৰ নৃত্য কেন্দ্ৰীয়ভাৱে 8,000তকৈ অধিক যুৱক আৰু যুৱতীয়ে সৰু সজাই প্ৰদৰ্শন কৰিব। অসমৰ চাহ উদ্যোগৰ 200 বছৰ উপলক্ষে আমি এই বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, প্ৰায় 21খন ৰাষ্ট্ৰৰ বিদেশী ৰাষ্ট্ৰদূত আৰু দেশৰ বিভিন্ন উদ্যোগপতি, ৰাজনৈতিক নেতা, সাংস্কৃতিক কৰ্মী সকলোৱে ইয়াত অংশগ্ৰহণ কৰাৰ আশা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা নিশ্চিত কৰিছে। আমাৰ এই কাৰ্যসূচী যাতে সুন্দৰকৈ হয়, প্ৰথমতে সমষ্টি পৰ্যায়ত ইয়াৰ এক কৰ্মশালা অনুষ্ঠিত হ'ল, সমষ্টিৰ পৰৱৰ্তী পৰ্যায়ত জিলা পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ'ল, ৰিজনেল পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত হ'ল আৰু 21 তাৰিখে 8,000 শিল্পী কলা কুশলী গুৱাহাটীত আহি উপস্থিত হ'ব।
এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত কালি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই, মুখ্য সচিব ডঃ ৰবি কোটাৰ উপস্থিতিত ৰাজ্যৰ উদ্যোগপতিসকলৰ লগতে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ উদ্যোগীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। শ্ৰীবৰাই ৰাজ্যত ব্যৱসায়ৰ নতুন সুযোগ সৃষ্টি তথা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰসাৰৰ ক্ষেত্ৰত সহায় হোৱাকৈ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত থলুৱা বিনিয়োগকাৰীসকলক সংযুক্ত হ'বলৈ আহ্বান জনায়। ৰাজ্যৰ 944টা পৰীক্ষা কেন্দ্ৰত আজি চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। এইবাৰ মুঠ 4,29,448গৰাকী পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত 1,90,653গৰাকী ছাত্ৰ আৰু 2,38,795গৰাকী ছাত্ৰী আছে। পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ 31টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু 42টা মূল্যায়ন কেন্দ্ৰত উত্তৰ বহী মূল্যায়ন কৰা হ'ব। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী, সমাজ বিজ্ঞান, সাধাৰণ বিজ্ঞান আৰু সাধাৰণ গণিত বিষয়ৰ OMR ছিটৰ 4টাকৈ ছেট থাকিব। অৰ্থাৎ প্ৰশ্নসমূহ একে হ'ব যদিও প্ৰশ্নৰ ক্ৰমিক নম্বৰ প্ৰতিটো ছেটতে বেলেগ বেলেগ হ'ব। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। পৰীক্ষা নিয়াৰিকৈ পৰিচালনাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পৰীক্ষাৰ সময়ছোৱাত ইণ্টাৰনেট ব্যৱস্থা বাহাল থকাৰ পৰিপ্ৰেক্ষিতত নিৰীক্ষক, ছুপাৰভাইজিং বিষয়া, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰৰ BTR বিধান পৰিষদীয় ভৱনত পৰহিলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। দিছপুৰৰ বাহিৰত প্ৰথমবাৰৰ বাবে হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ বাবে বি টি আৰ বিধান পৰিষদীয় ভৱন আৰু সচিবালয়ৰ লগতে সমগ্ৰ কোকৰাঝাৰ নগৰখনক সজাই পৰাই তোলা হৈছে। অধিৱেশনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কালি সংশ্লিষ্ট সকলো বিভাগৰ কাৰ্যবাহী সদস্য, সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত বাজেট অধিৱেশন নিয়াৰিকৈ পৰিচালনাৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলীৰ পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীবড়োৱে কয় যে বি টি আৰলৈ ইতিবাচক পৰিৱৰ্তন আৰু প্ৰগতি অনাৰ ক্ষেত্ৰত এই বাজেট অধিৱেশন গুৰুত্বপূৰ্ণ সুযোগ হিচাপে বিবেচিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে 17 ফেব্ৰুৱাৰীত বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হ'ব। ৰাজ্যপালগৰাকী আজি বন্দে ভাৰত ৰেলগাড়ীৰে কোকৰাঝাৰত উপস্থিত হ'ব আৰু কাইলৈ তেওঁ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অভিৱৰ্তনত অংশগ্ৰহণ কৰিব। তদুপৰি শ্ৰী আচাৰ্যই কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান CITৰ এটা অনুষ্ঠানতো উপস্থিত থাকিব। এই অনুষ্ঠানত তেওঁ অঞ্চলটোৰ কৃষক, উদ্যোগী আৰু বিভিন্ন স্তৰৰ নাগৰিকৰ সৈতে মত বিনিময় কৰিব। ৰাজ্যপালগৰাকীয়ে কোকৰাঝাৰৰ চৰাইখোলাত থকা অতিথিশালাত দুটা নিশা কটাব। অধিৱেশনৰ দিনা ৰাজ্যপাল আচাৰ্যক বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বি টি চিৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো আৰু মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিধান পৰিষদীয় ভৱনলৈ আদৰি আনিব। বাজেট অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ মন্ত্ৰী বিধায়কসকল 17 ফেব্ৰুৱাৰী পুৱাই গুৱাহাটীৰ পৰা 4খন চাৰ্টাৰ্ড বাছত কোকৰাঝাৰলৈ ৰাওনা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও সেইদিনাই কোকৰাঝাৰত উপস্থিত হ'ব। অধিৱেশনৰ কাম কাজ দিনৰ 11:45 আৰম্ভ হ'ব। ৰাজ্যপালৰ ভাষণৰ পাছতে বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত মূল অধিৱেশন আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দিবলগীয়া ভাষণ আকাশবাণী গুৱাহাটী কেন্দ্ৰই পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এই ভাষণ আকাশবাণীৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। অধিৱেশনৰ বাবে পৰিষদীয় ভৱনত 126খন আসনৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰী বিধায়কসহ অভ্যাগতসকলক পৰম্পৰাগত খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰা হ'ব। যাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা, এই বাতৰি আকাশবাণীৰ গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 100.8 আৰু 101.6 MHz, লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ GSY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ গুৱাহাটী ফ'ল' কৰিব পাৰে। ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অবিৰত যাত্ৰাৰ অংশ হিচাপে আজি উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত 58গৰাকী সহকাৰী অধ্যাপকক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি 4 বজাত হ'বলগীয়া এই কাৰ্যসূচীত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 4529গৰাকী ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগো উপস্থিত থাকিব। আলফা স্বাধীন আৰু NSCN আংমাই গোটৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰা দুজন যোগাযোগকাৰীক কালি সোণাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। যোগাযোগকাৰী দুজন নগাঁও আৰক্ষী থানাৰ অন্তৰ্গত জুৰীয়া গাঁৱৰ মহৰম আলী আৰু চৰাইদেউ জিলাৰ সঞ্জু দাস বুলি চিনাক্ত কৰা হৈছে। সোণাৰী আৰক্ষীয়ে দুয়োজন যোগাযোগকাৰীক অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী নামতোলা হাতী কেম্প এলেকাৰ পৰা গ্ৰেপ্তাৰ কৰে। লোক দুজনে প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু বিশিষ্ট লোকৰ মোবাইল নম্বৰ গোপনে সংগ্ৰহ কৰি আলফা আৰু NSCNক যোগান ধৰাৰ লগতে সংগঠন দুটাৰ লগত নিয়মীয়াকৈ মোবাইলযোগে বাৰ্তালাপ কৰাৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাতত মই ৰেডিঅ' কিয় শুনো শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ অধ্যাপক, সমাজকৰ্মী, প্ৰাক্তন উগ্ৰপন্থী নেতা আৰু সৰ্বসাধাৰণ ৰাইজে ৰেডিঅ'ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু আকাশবাণীৰ পৰা তেওঁলোকৰ প্ৰত্যাশা সন্দৰ্ভত মন্তব্য আগবঢ়াব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে দেওবাৰে সন্ধিয়া 7:45 সংবাদ চলন্তিকাটো অনাতাঁৰ মাধ্যম সম্পৰ্কত বিভিন্নজনৰ মতামত আগবঢ়াব। অসম বিজ্ঞান সমিতিৰ গৌৰীসাগৰ দিখৌমুখ শাখাৰ উদ্যোগত কালি শাখাৰ মুখ্য কাৰ্যালয়ত অসম বিজ্ঞান সমিতিৰ প্ৰতিষ্ঠা দিৱস আৰু অসম বিজ্ঞান দিৱস বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। অনুষ্ঠানটোত জলবায়ু পৰিৱৰ্তন আৰু আমাৰ কৰণীয় কৃষক বিজ্ঞান বিষয়ৰ মূল বিষয়ক লৈ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ৰসায়নবিদ পল্লৱ কলিতাই বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে অসম বিজ্ঞান সমিতিৰ সমাগত ঢকুৱাখানা অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। এতিয়া মৃদুস্মিতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ বাতৰিক প্ৰায়কেইখন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। প্ৰতিদিন কাকতে ভাৰতক ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পঞ্চম প্ৰজন্মৰ অত্যাধুনিক F-35 ষ্টেলন যুদ্ধ বিমান যোগান ধৰাৰ কথা এখন সংবাদমেলত প্ৰকাশ কৰাৰ বাতৰিক ভাৰতক F-35 যুদ্ধ বিমানসহ সামৰিক সৰঞ্জাম দিব আমেৰিকাই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে বন্ধুৰ পুনৰ মিলন, মোদী ট্ৰাম্পৰ মেগা বৈঠক, প্ৰতিৰক্ষাৰ পৰা প্ৰযুক্তিলৈ চুক্তি শিৰোনামেৰে প্ৰকাশ কৰিছে। সুদীৰ্ঘ 8 মাহৰ পাছত অহা 19 মাৰ্চ তাৰিখে পৃথিৱীলৈ ঘূৰি আহিবলগীয়া সুনীতা উইলিয়ামছ আৰু সতীৰ্থ বাটছ উইলমোৰৰ এটা বাতৰিক অসমীয়া খবৰ কাকতে সুদীৰ্ঘ 8 মাহৰ পাছত পৃথিৱীলৈ উভতি আহিব সতীৰ্থসহ সুনীতা উইলিয়ামছ শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে চৰম প্ৰতিকূল বতৰৰ বাবে আটাইতকৈ ক্ষতিগ্ৰস্ত দেশসমূহৰ তালিকাত ভাৰত ষষ্ঠ স্থানত, যোৱা 3 দশকত ভাৰতবৰ্ষত 80,000 লোকৰ মৃত্যু হোৱাৰ লগতে 180 মাৰ্কিন ডলাৰ মূল্যৰ সা সম্পত্তি ধবংস হোৱাৰ এটা বাতৰিক 3 দশকত 80,000 লোকৰ মৃত্যু শিৰোনামেৰে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আজিৰ পৰা আৰম্ভ হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাতৰিক দ্য আছাম ট্ৰিবিউন কাকতে নিউজ কেপচুল হিচাপে প্ৰথম স্থানত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে এডভান্টেজ আছাম 2 অনুষ্ঠিত কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 9 কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্তৰ এটা বাতৰিক পুনৰ 900 কোটি টকাৰ ঋণ ল'ব ৰাজ্য চৰকাৰে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসম বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ভাৰতত প্ৰৱেশৰ ট্ৰানজিট পইণ্টলৈ পৰিণত হোৱাৰ এটা বাতৰিক দৈনিক অগ্ৰদূত কাকতে মেঘালয়ৰে নতুন পথ উলিয়াই অনুপ্ৰৱেশকাৰীৰ সোঁত অসম হৈ পৰিছে ট্ৰানজিট পইণ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে। মহাকুম্ভলৈ গৈ গুৱাহাটীৰ তেতেলিয়াৰ 34 বছৰীয়া আনন্দজ্যোতি মহন্তই মৃত্যু সাৱটি লোৱাৰ এটা বাতৰিক নিয়মীয়া বাৰ্তা কাকতে ঝাৰখণ্ডত ৰৈ থকা ট্ৰাকত ইন'ভাৰ খুন্দা মহাকুম্ভ মেলালৈ গৈ মৃত্যু সাৱটিলে জালুকবাৰীৰ যুৱকে শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
উত্তৰাখণ্ডৰ হলৱানীত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কালি সামৰণি পৰে। এই ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত 3টা সোণ, 15টা ৰূপ আৰু 16টা ব্ৰঞ্জসহ মুঠ 34টা পদকেৰে অসম পদক তালিকাৰ 24 সংখ্যক স্থানত থাকে। এইবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত ছাৰ্ভিচেজে 68টা সোণ, 26টা ৰূপ আৰু 27টা ব্ৰঞ্জৰ পদকসহ মুঠ 121টা পদকেৰে শীৰ্ষস্থান দখল কৰে। একেদৰে মহাৰাষ্ট্ৰই মুঠ 201টা পদকেৰে দ্বিতীয় আৰু হাৰিয়ানাই মুঠ 153টা পদকেৰে তৃতীয় স্থান লাভ কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 25.1 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 13.6 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান বিভাগে অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা। মুখ্যমন্ত্ৰীৰ দ্বিতীয় এডভান্টেজ আছামৰ প্ৰস্তুতিৰ পৰ্যালোচনা। ৰাজ্যৰ 944 পৰীক্ষা কেন্দ্ৰত আজি চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা। উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত 58 গৰাকী সহকাৰী অধ্যাপকক আজি নিযুক্তিপত্ৰ প্ৰদান আৰু 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সফল সামৰণি। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি পুৱা 10 বজাত শুনিবলৈ পাব।